Ea, Agahmanie. বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ইছলামাবাদে সীমান্তৰ সিপাৰৰ উগ্ৰবাদী কাৰ্যকলাপ যেতিয়ালৈকে বন্ধ নকৰে তেতিয়ালৈকে হিন্দু জনশক্তি স্থগিত থাকিব বুলি কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কৈছে যে ভাৰতে চলিত বছৰত 1 ট্ৰিলিয়ন ডলাৰ সামগ্ৰী ৰপ্তানি লক্ষ্য লৈছে। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী মেঘৱালে আজি পঠনা থকা মুখ্যমন্ত্ৰী আৱাসিক চৌহদত 16টা ক্ৰীড়া আন্তঃগাঁথনি প্ৰকল্প ভাৰ্চুৱেল ব্যৱস্থাৰে মুকলি কৰে। 2,595,595 জনলৈ বৃদ্ধি পাইছে আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 4:30 বজাত হ'বলগীয়া এখন খেলত অষ্ট্ৰেলিয়া ইজিপ্তৰ বিৰুদ্ধে আৰু পুৱতি নিশা 3:30 বজাত আৰ্জেণ্টিনা কেপ ভাৰ্ডিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইছলামাবাদে সীমান্তৰ সিপাৰৰ উগ্ৰপন্থী কাৰ্যকলাপ যেতিয়ালৈকে বন্ধ নকৰে তেতিয়ালৈকে সিন্ধু জল চুক্তি স্থগিত থাকিব বুলি কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে। নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জেছৱালে কয় যে সিন্ধু জল চুক্তিৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি একে আছে। তিস্তা নদীৰ উমৈহতীয়া ব্যৱস্থাপনা আৰু পুনৰ উদ্ধাৰ আঁচনি সন্দৰ্ভত শ্ৰীজেছৱালে কয় যে বাংলাদেশত ভাৰতৰ উন্নয়ন প্ৰকল্পসমূহ উভয় দেশৰ উমৈহতীয়া সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি ৰূপায়ণত গুৰুত্ব দিয়া হৈছে আৰু সময়ে সময়ে এই প্ৰকল্পসমূহৰ অগ্ৰগতি পৰ্যবেক্ষণ কৰি থকা হৈছে। তেওঁ কয় যে ভাৰতে তিস্তা নৈ ব্যৱস্থাপনা সন্দৰ্ভত নিজৰ স্থিতি পূৰ্বেই বাংলাদেশক অৱগত কৰিছে।
India's development assistance.
बांग्लादेश में परियोजनाओं के लिए भारत की विकास सहायता आपसी सहमति से तय किए गए रोड मैप पर आधारित है। इसकी नियमित रूप से समीक्षा की जाती है। तीस्ता नदी प्रोजेक्ट पर हमारे विचार पहले ही बांग्लादेश को बता दिए गए हैं। तीस्ता मुद्दे पर अपने समग्र दृष्टिकोण में हम इससे जुड़े सभी घटनाक्रमों को ध्यान में रखेंगे।
बांग्लादेश और सीमार भीतर तीस्ता नई आँचनी रूपायण इतिम्य सविशेष प्रेरण कर तीस्ता नईर जड़ित सको समस्या সমাধানৰ বাবে ভাৰত সাজু আছে। ভেনিজুৱেলাৰ পৰা ভাৰতলৈ অহা এগৰাকী ভাৰতীয় নাৱিকৰ শৰীৰৰ পৰা এটা গুৰুত্বপূৰ্ণ অংগ হোৱাৰ সন্দৰ্ভত বিদেশ মন্ত্ৰালয়ে কয় যে ভাৰতে এই বিষয়টো ভেনিজুৱেলা চৰকাৰক অৱগত কৰিছে। ভাৰতে ভেনিজুৱেলা চৰকাৰক এই বিষয়টোৰ এটা নিৰপেক্ষ অনুসন্ধান কৰাৰ বাবে অনুৰোধ জনাইছে বুলিও মন্ত্ৰালয়ে জানিবলৈ দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা সোমবাৰে ছদিনীয়া ভ্ৰমণসূচীৰে ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডলৈ যাব। নতুন দিল্লীত সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব ৰুদ্ৰেন্দ্ৰ টেণ্ডনে কয় যে শ্ৰীমোদীয়ে 6 জুলাইৰ পৰা 8 জুলাইলৈ ইণ্ডোনেছিয়াত থাকিব। এই সময়ছোৱাত প্ৰধানমন্ত্ৰীয়ে জাকাৰ্টাত বিভিন্ন কাৰ্যসূচীত ভাগ লোৱাৰ লগতে সাংস্কৃতিক আৰু ঐতিহাসিক চহৰ যজ্ঞকৰ্তালৈ যাব। তেওঁ কয় যে ইণ্ডোনেছিয়া ভ্ৰমণৰ সময়ছোৱাত দেশ দুখনৰ মাজত পাৰস্পৰিক দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা হোৱাৰ সম্ভাৱনা আছে। সচিব শ্ৰীটেণ্ডনে কয় যে ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী 8 জুলাইৰ পৰা 10 জুলাইলৈ অষ্ট্ৰেলিয়াত থাকিব। অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত প্ৰধানমন্ত্ৰী ভাৰত অষ্ট্ৰেলিয়া বাৰ্ষিক সন্মিলনত ভাগ ল'ব। সন্মিলনত খনি, চাইবাৰ সুৰক্ষা, আধুনিক প্ৰযুক্তি আদি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ'ব। ত্ৰিদেশীয় ভ্ৰমণৰ শেষ পৰ্যায়ত 10 আৰু 11 জুলাইত দুদিনীয়া ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নিউজিলেণ্ডত উপস্থিত হ'ব। শ্ৰীমোদী নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লুকছনৰ সৈতে বৈঠকত মিলিত হ'ব। সচিবগৰাকীয়ে কয় যে বিগত 40 বছৰত শ্ৰীমোদী হ'ব নিউজিলেণ্ড ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কৈছে যে ভাৰতে চলিত বছৰত 1 ট্ৰিলিয়ন ডলাৰ মূল্যৰ সামগ্ৰী ৰপ্তানিৰ লক্ষ্য লৈছে। বছৰৰ প্ৰথম 3টা মাহত প্ৰায় 15% বাৰ্ষিক ৰপ্তানি ইতিমধ্যে হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
Is not small. Our aim is to grow in the current year. We were 863 billion last year. We want to grow to $1 trillion export this year. And to reach 1 trillion, our goods export will have to increase from 440 to about 530. $90 billion increase. That is 17% growth in goods. Services will have to grow from 421 to about 470. That is how we'll reach a trillion, which is a growth of about 11%.
নতুন দিল্লীত উদ্যোগীসকলৰ সৈতে হোৱা এখন বৈঠকত শ্ৰীগোৱেলে কয় যে কেন্দ্ৰীয় চৰকাৰে দেশৰ ৰপ্তানি ব্যৱস্থা অধিক উন্নত কৰি তুলিছে, য'ত প্ৰতিখন ৰাজ্য, জিলা আৰু উদ্যোগিক গোটে সমান গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে। তেওঁ কয় যে দেশৰ অতি ক্ষুদ্ৰ মজলীয়া আৰু বৃহৎ উদ্যোগসমূহেও যাতে দেশত ৰপ্তানি ব্যৱস্থাৰ জৰিয়তে লাভান্বিত হয় সেইটো সুনিশ্চিত কৰাৰ বাবে প্ৰয়াস অব্যাহত আছে। শ্ৰীগোৱেলে কয় যে প্ৰতিখন জিলাকে ৰপ্তানিৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে। তেওঁ জানিবলৈ দিয়ে যে ৰপ্তানি ব্যৱস্থাটো সহজ কৰি তোলাৰ বাবে চৰকাৰে ব্যৱসায়িক লেনদেন সহজ কৰি তোলাৰ লগতে ব্যৱসায়িক সুচলতা যথেষ্ট উন্নত কৰিছে। ৰপ্তানিক উদগনি যোগাৰ এই ব্যৱস্থাই বিদেশতো ব্যৱসায় বাণিজ্য সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব বুলি তেওঁ কয়। শ্ৰীগোৱেলে লগতে কয় যে 38খন বিকশিত ৰাষ্ট্ৰৰ সৈতে হোৱা মুক্ত বাণিজ্য চুক্তিয়ে ভাৰতীয় ৰপ্তানি ব্যৱস্থাক শক্তিশালী কৰি তোলাৰ লগতে বিশ্ব বজাৰত নিজৰ স্থান দখল কৰাৰ ক্ষেত্ৰত ভাৰতৰ ব্যৱসায়ীসকলক নতুন সুযোগ প্ৰদান কৰিব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পঞ্চায়তীৰাজ মন্ত্ৰালয়ে আজি নতুন দিল্লীত ষোড়শ বিত্ত আয়োগৰ পৰামৰ্শসমূহ সন্দৰ্ভত ৰাজ্যৰ পঞ্চায়ত মন্ত্ৰীসকলৰ এখন ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন কৰে। মন্ত্ৰালয়ে জানিবলৈ দিছে যে ষোড়শ বিত্ত আয়োগৰ অধীনত মন্ত্ৰালয়ে গ্ৰামাঞ্চলৰ নিকায়সমূহৰ বাবে 4,35,236 কোটি টকাৰ অনুমোদন জনাইছে। এই পৰিমাণ পঞ্চদশ বিত্ত আয়োগৰ অধীনত বিগত 5 বছৰত অনুমোদন জনোৱা পুঁজিতকৈ প্ৰায় 84% বৃদ্ধি হৈছে। মন্ত্ৰালয়ে লগতে জানিবলৈ দিছে যে দেশৰ বিকশিত ভাৰতৰ সপোনক বাস্তৱায়িত কৰাৰ দিশে দ্ৰুতগতিত অগ্ৰসৰ হৈছে, সেয়েহে বিত্তীয়ভাৱে সবল, ডিজিটেল দক্ষতা সম্পন্ন পঞ্চায়ত ব্যৱস্থাই সৰ্বাত্মক আৰু দীৰ্ঘস্থায়ী বিকাশৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ষোড়শ বিত্তীয় আয়োগে পঞ্চায়তৰ বাবে 80% প্ৰাথমিক অনুদানৰ প্ৰস্তাৱ দিছে আৰু কাম কাজৰ দক্ষতা ভিত্তিক 20% অনুদান প্ৰস্তাৱ আগবঢ়াইছে। শ্ৰীসিঙে জানিবলৈ দিয়ে যে এই কৰ্মশালাৰ জৰিয়তে ৰাজ্য চৰকাৰসমূহক আয়োগৰ ব্যৱস্থাসমূহ সফলভাৱে ৰূপায়ণ কৰাৰ বাবে বিভিন্ন নিৰ্দেশনা প্ৰদান কৰা হৈছে। ষোড়শ বিত্তীয় আয়োগৰ অধীনত 2,76,000 গ্ৰাম্য স্থানীয় নিকায় সামৰি লোৱা হৈছে বুলি পঞ্চায়তীৰাজ মন্ত্ৰালয়ে জানিবলৈ দিছে। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ'ই আজি কোহিমাত থকা মুখ্যমন্ত্ৰীৰ আৱাসিক চৌহদত 16টা ক্ৰীড়া আন্তঃগাঁথনি প্ৰকল্প ভাৰ্চুৱেল ব্যৱস্থাৰে মুকলি কৰে। এই প্ৰকল্পসমূহৰ 4টা প্ৰকল্প খেলো ইণ্ডিয়া কাৰ্যসূচীৰ অধীনৰ আৰু 12টা প্ৰকল্প ৰাজ্য চৰকাৰৰ আবণ্ডিত পুঁজিৰে ৰূপায়ণ কৰা হৈছে। অনুষ্ঠানত ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী ৱাই পেট্টন আৰু টি আৰ জেলিয়াং, পৰামৰ্শদাতা, জ্যেষ্ঠ ৰাজ্যিক বিষয়াবৰ্গসকল উপস্থিত থাকে। কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই ভাৰ্চুৱেল ব্যৱস্থাৰে এই কাৰ্যসূচীত ভাগ লয়। সামাজিক মাধ্যম এক্সত দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ'ই দেশৰ যুৱ প্ৰজন্ম আৰু ক্ৰীড়া ক্ষেত্ৰৰ বাবে গ্ৰহণ কৰা সুদূৰপ্ৰসাৰী দৃষ্টিভংগীৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে বৰ্তমান ভাৰত ক্ৰীড়াৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যথেষ্ট আগবাঢ়িছে। তেওঁ কয় যে নাগালেণ্ডৰ যুৱক যুৱতীসকলৰ বাবে এই ক্ৰীড়া আন্তঃগাঁথনিয়ে নতুন সুযোগৰ সৃষ্টি কৰিব। ভেনিজুৱেলাত ভূমিকম্পৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 2,595 জনলৈ বৃদ্ধি পাইছে। এই ভূমিকম্পত 12,000 লোক আহত হৈছে আৰু বহু লোক এতিয়াও সন্ধানহীন হৈ আছে। ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজে দেশখনত 7-দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰিছে। উল্লেখযোগ্য যে যোৱা সপ্তাহত দেশখনৰ উত্তৰ কাৰাকাছত হোৱা 7.5 আৰু 7.2 প্ৰাবল্যৰ ভূমিকম্পই দেশখনলৈ দুৰ্যোগ নমাই আনিছে। প্ৰশাসনে কৈছে যে বহু লোক এতিয়াও সন্ধানহীন হৈ আছে আৰু তেওঁলোকৰ উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে। কৰ্মচাৰী ৰাজহুৱা উজাৰপতি আৰু পেঞ্চন দপ্তৰৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিং আজি কয় যে কেন্দ্ৰীয় চৰকাৰে প্ৰতিগৰাকী ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহৰ সামৰ্থ্য বৃদ্ধি কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে। এই প্ৰতিষ্ঠানসমূহ আৰু বৃত্তিধাৰীসকলে তেওঁলোকৰ সামৰ্থ্য আৰু দক্ষতাৰে দেশৰ প্ৰাথমিক লক্ষ্যত অগ্ৰসৰ হোৱাৰ ক্ষেত্ৰত আগুৱাই গৈছে। বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 11:30 বজাত হ'ব লগা এখন খেলত অষ্ট্ৰেলিয়া ইজিপ্তৰ বিৰুদ্ধে আৰু পুৱতি নিশা 3:30 বজাত আৰ্জেণ্টিনা কেপ ভাৰ্ডেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে ছুইজাৰলেণ্ড, স্পেইন আৰু পৰ্টুগাল প্ৰতিযোগিতাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ছুইজাৰলেণ্ডে আজি পুৱা 8:30 বজাত কানাডাত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত আলজেৰিয়াক 2-0 গ'লত পৰাজিত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। এমলুৱে খেলখনত 10 মিনিটত গ'ল দি ছুইজাৰলেণ্ডক অগ্ৰগতি প্ৰদান কৰে। খেলখনৰ দ্বিতীয়াৰ্ধত 1 মিনিটৰ পাছত নৰৱে দ্বিতীয়টো গ'ল দি দলক শক্তিশালী স্থিতিত উপনীত কৰে। মঙলবাৰে হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত ঘানাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। ইছলামাবাদে সীমান্তৰ সিপাৰৰ উগ্ৰপন্থী কাৰ্যকলাপ যেতিয়ালৈকে বন্ধ নকৰে তেতিয়ালৈকে সিন্ধু জল চুক্তি স্থগিত থাকিব বুলি কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে কৈছে যে ভাৰতে চলিত বছৰত $1 ট্ৰিলিয়ন মূল্যৰ সামগ্ৰী ৰপ্তানিৰ লক্ষ্য লৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই।